এয়া আকাশবাণী। বাতৰি সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলাচল কৰাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা আজি গুৱাহাটীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। বাংলাদেশে কালি 95 জন ভাৰতীয় মাছমৰীয়াক বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়া বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু ছিডনী টেষ্টত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক 20 ৰাণ দিয়া হৈছে। খেলখনত ভাৰতে চাহ বিৰতিৰ পৰলৈকে 3টা উইকেট হেৰুৱাই 97 ৰাণ সংগ্ৰহ কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ অশোক বিহাৰত বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় 1700টা বাসগৃহ মুকলি কৰিব আৰু হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰিব। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনৰ্বাস প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ'ব। বস্তি এলেকাত বাস কৰা লোকসকলক প্ৰয়োজনীয় সা সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্য সন্মত বাতাবৰণ প্ৰদান কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰজী নগৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু সৰোজিনী নগৰৰ সাধাৰণ পুলৰ Type 2 আৱাসিক কোৱাৰ্টাৰ পুনৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰিব। একেদৰে তেওঁ দ্বাৰকা নগৰত প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কাৰ্যালয়ো উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে 3টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ নজফৰগড়ৰ ৰৌশনপুৰত বীৰ সাৱৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে আকাশবাণীৰ সংবাদদাতাক কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পূব দিল্লীৰ সুৰজমল বিহাৰত থকা পূব চৌহদ আৰু দ্বাৰকাৰ পশ্চিম চৌহদত একোটাকৈ শৈক্ষিক খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান NIMHANSৰ সোণালী জয়ন্তী সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিষ্ঠানখনৰ মনোৰোগ চিকিৎসা খণ্ড, কেন্দ্ৰীয় পৰীক্ষাগাৰ চৌহদ আৰু ছাত্ৰাবাস উদ্বোধন কৰিব। তেওঁ লগতে বেলাগাবিত এখন অত্যাধুনিক কৰ্কট ৰোগ হাস্পাতালো মুকলি কৰিব। কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলোট, কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু প্ৰহ্লাদ যোশী এই অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলাচল কৰাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা আজি গুৱাহাটীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰেলখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে সপ্তাহত 2 বাৰকৈ চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে পুৱা 9:50 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 4:15 উত্তৰ লক্ষীমপুৰ পাবগৈ আৰু বিয়লি 5 বজাত উত্তৰ লক্ষীমপুৰৰ পৰা যাত্ৰা কৰি নিশা 11:25 গুৱাহাটী পাবহি। ৰেলমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেলগাড়ী দুখনৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত নিৰ্মাণ কৰা এখন পথ উৰণ সেতু উদ্বোধন কৰিব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাৰ গৌৰ আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। 1999 চনত স্থাপিত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ কেনে আছিল আৰু এতিয়া কেনে হ'ব সেই বিষয়ে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰ আচলতে সেই পশ্চিম অঞ্চলৰ ৰাইজৰ বহু আশা আকাংক্ষা পূৰণ কৰিব বুলি আশা কৰা হৈছিল আৰু প্ৰথম অৱস্থাত কৰিছিলোঁ, কাৰণ 1999 চনত এই আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটো এটা 20 কিলোৱাট মিডিয়াম ৱেভৰ ট্ৰান্সমিটাৰে আৰম্ভ কৰা হৈছিল। কিন্তু কি হৈছিলে কথাটো যে মিডিয়াম ৱেভৰ ট্ৰান্সমিটাৰটোৰ ক্ষমতা যদিও 20 কিলোৱাট আছিল, কোনোদিনে এই 20 কিলোৱাট ক্ষমতাৰে ই প্ৰচাৰণ কৰিব পৰা নাছিল। কোকৰাঝাৰ নগৰৰ ভিতৰতে বহুতে অনুষ্ঠানসমূহ শুনিব পৰা নাছিল। তাৰপিছত এই দাবী ক্ৰমাৎ তীব্ৰতৰ হৈ থাকিল আৰু 2012 চনত এটা ভাৰত চৰকাৰৰ এটা আঁচনিৰ অধীনত এটা 100 ৱাট ক্ষমতাসম্পন্ন এটা ক্ষুদ্ৰ FM তাত ট্ৰান্সমিটাৰ স্থাপন কৰা হৈছিল আৰু এইটোৱে কেৱল কোকৰাঝাৰ নগৰৰ আশে পাশে প্ৰায় 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চললৈকে সামৰি লৈছিল। গতিকে কোকৰাঝাৰ কেন্দ্ৰৰ অনুষ্ঠান মানে ৰাইজৰ বহুলাংশই ৰাইজৰ মানে ওচৰ চাপিব পৰা নাছিল। এতিয়া যিটো এই নতুন FM ট্ৰান্সমিটাৰটো প্ৰায় 5,61,00,000 টকাৰে নিৰ্মাণ কৰা হৈছে আৰু যিটো কোকৰাঝাৰৰ যিটো উচ্চ ক্ষমতাসম্পন্ন দূৰদৰ্শনৰ যিটো ট্ৰান্সমিটাৰ আছিল সেই ট্ৰান্সমিটাৰটোৰ যিটো মাষ্ট বুলি কয় তাক ব্যৱহাৰ তাক কৰা হৈছে আৰু ইয়াৰ ফলত কি হ'ব, 70 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা অঞ্চললৈ আচলতে কোকৰাঝাৰ জিলাৰ লগতে বঙাইগাঁও, ধুবুৰী, চিৰাং আৰু নদীখনৰ ব্ৰহ্মপুত্ৰৰ ইপাৰৰ গোৱালপাৰা জিলাৰ বিস্তৃত অঞ্চল এই FM ট্ৰান্সমিশ্যন সামৰি ল'ব।
আজিৰ পৰা পশ্চিম অসমৰ শ্ৰোতাসকলে FM বেণ্ডৰ 102 MHz আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আকাশবাণী সঞ্চালক প্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাৰ গৌৰে দেশৰ দূৰ দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণী প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয় যে এই উদ্দেশ্যেৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে 10 কিলোৱাটৰ এটা নতুন FM ট্ৰান্সমিটাৰ স্থাপন কৰিছে। ইয়াৰ আগতে তেওঁ গুৱাহাটী আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়বৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম কাজৰ পৰ্যালোচনা কৰে। শ্ৰীমতী পালিৱাৰ গৌৰে কালি বিয়লি আকাশবাণীৰ গুৱাহাটীৰ বাতৰি কক্ষৰ লগতে ষ্টুডিঅ' আৰু আন কক্ষসমূহ পৰিদৰ্শন কৰে আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰ আগবঢ়াই অহা সেৱাৰ শলাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটীৰ ইউটিউব চেনেল এ আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিঙতো শুনিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশে কালি 95 জন ভাৰতীয় মাছমৰীয়াক বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়া বুলি প্ৰকাশ কৰিছে। এই মাছমৰীয়াসকলক দেওবাৰে ভাৰতক অৰ্পণ কৰা হ'ব। সিদিনাখনে পাৰস্পৰিক হস্তান্তৰৰ অংশ হিচাপে 90 জন বাংলাদেশী মাছমৰীয়াক মুকলি কৰি দিয়া হ'ব। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ অংশ হিচাপে কেন্দ্ৰীয় তদন্ত সংস্থা CBIয়ে একাউণ্ট আৰু হাৱালা চেনেলৰ নেটৱৰ্কৰ জৰিয়তে উৎকোচ দাবী আৰু গ্ৰহণ কৰাৰ অভিযোগত উপ অধীক্ষক আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বিবৃতি অনুসৰি মুম্বাইৰ CBIৰ বেংক ছিকিউৰিটিজ এণ্ড ফ্ৰড শাখাৰ উপ অধীক্ষক BM মেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত জয়পুৰ, কলকাতা, মুম্বাইকে ধৰি 20টা স্থানত তালাচী চলাই নগদ 55 লাখ টকা, প্রায় 1,78,00,000 টকা বিনিয়োগৰ নথিপত্ৰৰ লগতে অন্যান্য অভিযোগনামা দাখিল কৰা নথিপত্ৰ উদ্ধাৰ কৰি জব্দ কৰা হয়। ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ চাহ বিৰতিৰ পৰলৈকে 3টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 57 ৰান সংগ্ৰহ কৰিছে। শৃংখলাত ভাল প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হোৱা অধিনায়ক ৰোহিত শৰ্মাক এই খেলখনত জিৰণি দিয়া হৈছে আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিত জছপ্ৰীত বুমৰাই দলক নেতৃত্ব দিছে। ভাৰত সম্প্ৰতি শৃংখলাৰ 2-1 ফলাফলত পিছপৰি আছে। ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিবলৈ হলে এই খেলখনত জয়লাভ কৰিব লাগিব। মোহনবাগান ছুপাৰ জায়েণ্ট দলে কালি বিয়লি কলকাতাৰ ছল্ট লেকত অনুষ্ঠিত ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ FC 3-0 পৰাস্ত কৰে। এই জয়ৰ সুবাদত মোহনবাগান প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলাচল কৰাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা আজি গুৱাহাটীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। আৰু ছিডনী টেষ্টত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছে। খেলখনত ভাৰতে চাহ বিৰতিৰ পৰলৈকে 3টা উইকেট হেৰুৱাই 57 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।